এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই কয় যে 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ক্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈৰ পৰা এই লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। জনসাধাৰণে আজি মাজনিশা পৰ্যন্ত se.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। আজি মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি 14টা ভাষাত নাগৰিকসকলে তথ্য পূৰণ কৰিব পাৰিব। ইয়াৰ বাবে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান
জনায়। দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে ছেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। বহিঃৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱাসকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব।
কেন্দ্ৰীয় চৰকাৰে এইবাৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। চৰকাৰী সূত্ৰ অনুসৰি জনসংখ্যাৰ 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এফ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদিনাই সন্ধিয়া 7 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।